ইয়োব 38 অধ্যায়। জিহুৱাই ইয়োবক দিয়া প্ৰথম উত্তৰ। তেতিয়া জিহুৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ কৰি ক'লে, যিজনে এই জ্ঞানশূন্য বাক্যৰে ঈশ্বৰৰ মন্ত্ৰণা আন্ধাৰ কৰিছে, এইটো কোন? তুমি এতিয়া বীৰৰ দৰে কঁকাল বান্ধা, কিয়নো মই তোমাক সোধো, তুমি মোক কোৱা। যি সময়ত মই পৃথিৱীৰ মূল স্থাপন কৰিলোঁ, তেতিয়া তুমি ক'ত আছিলা? যদি তোমাৰ বোধ আছে, তেন্তে কোৱা, কোনে তাৰ পৰিমাণ নিৰূপণ কৰিলে, বা কোনে তাৰ ওপৰত পৰিমাণ জৰি পাৰিলে? যদি জানা, তেন্তে কোৱা। সেই কালত তাৰ মূলবোৰ কিহৰ ওপৰত বহুওৱা হ'ল, বা কোনে তাৰ চুকৰ শিল স্থাপন কৰিলে? যেতিয়া প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল, তেতিয়া ঈশ্বৰৰ সন্তানসকলে জয়ধ্বনি কৰিছিল নে? গৰ্ভৰ পৰা বাহিৰ হোৱাৰ দৰে সমুদ্ৰ যেতিয়া বাহিৰ হৈছিল, তেতিয়া কোনে দুৱাৰৰ সৈতে সমুদ্ৰক নীৰৱ কৰিছিল? যেতিয়া মই মেঘক তাৰ বস্ত্ৰস্বৰূপে নিৰ্মাণ কৰিছিলোঁ, আৰু ঘোৰ অন্ধকাৰক তাক মেৰুওৱা প্ৰতিস্বৰূপ কৰিছিলোঁ, আৰু যেতিয়া মই তাৰ বাবে বিধি নিৰূপণ কৰিছিলোঁ, ডাং আৰু দুৱাৰ লগাই কৈছিলোঁ, তুমি ইয়ালৈকে আহিব পাৰা, ইয়াতকৈ বেছি নহয়, ইয়াতে তোমাৰ গৰ্বী ঢৌবোৰ মাৰ যাব। তুমি চিৰকাল আছানে? তোমাৰ জীৱনৰ দিন আৰম্ভণিৰ পৰা আছেনে? তুমি প্ৰভাতক আজ্ঞা দিছিলানে, আৰু অৰুণক তাৰ উদয় স্থান জনাইছিলানে? সেইদৰে পৃথিৱীৰ চাৰিও চুক ধৰিছিলানে? তাৰ পৰা দুষ্টবোৰক জোকাৰি পেলাইছিলানে? চাপ মৰা মাটিৰ দৰে পৃথিৱীৰ ৰূপ পৰিৱৰ্তন হয়, আৰু সকলো বস্তু এখন চিত্ৰ বিচিত্ৰ বস্ত্ৰৰ দৰে প্ৰকাশ পায়, আৰু দুষ্টবোৰৰ পৰা পোহৰ আঁতৰোৱা হয়, আৰু সিহঁতৰ ঊৰ্ধ বাহু ভগ্ন হয়। তুমি জানো সমুদ্ৰৰ উৎপন্ন ঠাইলৈ গৈছিলা, বা অগাধ জলৰ গুপ্ত স্থানত জানো ফুৰিছিলা? মৃত্যু পুৰীৰ দুৱাৰ তোমালৈ অনাবৃত্ত আছিলনে, বা মৃত্যু ছায়াৰ দুৱাৰ দেখিছিলানে? তুমি পৃথিৱীৰ প্ৰস্থৰ বুজ পালানে? এই সকলো যদি জানা, তেন্তে কোৱা। পোহৰ থকা ঠাইলৈ যোৱা বাট ক'ত? সেইদৰে আন্ধাৰৰ ঠায়ে বা ক'ত? যি ঠাইৰ পৰা পোহৰ আৰু আন্ধাৰ আহে, সেই ঠাইলৈ তুমি তাক উভতাই নিব পাৰিবানে? বা তুমি জানানে কিদৰে সেই ঠাইৰ পৰা আহে? তুমি যেতিয়া জন্মিছিলা, নিশ্চিন্তভাৱে জানিছিলা, আৰু তোমাৰ দিনৰ সংখ্যা অধিক। য'ত হিম সঞ্চয় কৰা হয়, সেই ভঁৰালত তুমি প্ৰৱেশ কৰিছানে? তুমি সেই শিলাবৃষ্টিৰ ভঁৰাল দেখিছিলানে? এই বস্তুবোৰ মই সংকট সময়ৰ বাবে, ৰণ বা যুদ্ধৰ দিনৰ বাবে ধৰি ৰাখোঁ। কি নিয়মেৰে বিজুলীৰ পোহৰ ভাগ বতৰা হয়, বা কি নিয়মেৰে পূবৰ বায়ু পৃথিৱীত বিয়পি পৰে? প্লাৱন সৃষ্টিকাৰী বৰষুণৰ বাবে কোনে পানী বোৱাই নিয়া নলা তৈয়াৰ কৰিলে? বা কোনে বিজুলী ঢেৰেকণীৰ বাবে পথ প্ৰস্তুত কৰিলে? বৰষুণ নোহোৱা কাৰণে যি ঠাইত কোনো ব্যক্তি নাথাকে, আৰু য'ত এজনো মানুহ নাই, সেই পৰিত্যক্ত ভূমি, সেই অনবৰত মাটি আৰু জনশূন্য অঞ্চলৰ উদ্দেশ্য কোনে কোমল ঘাঁহ গজাই তোলে? বৰষুণৰ জানো পিতৃ আছে? নিয়ৰৰ বিন্দুসমূহ জানো কোনোবাই প্ৰসৱ কৰিলে? কাৰ গৰ্ভৰ পৰা বৰফ বাহিৰ হ'ল? কোনে আকাশত বগা তুষাৰপাত জন্ম দিলে? জলসমূহ নিজে গোট খায় আৰু শিলৰ নিচিনা হয়, পৃষ্ঠ তলৰ গভীৰত সি হিমলৈ ৰূপান্তৰিত হয়। তুমি জানো কৃত্তিকা নক্ষত্ৰৰ হাড় গাঁঠিব পাৰা, বা মৃগশীক নক্ষত্ৰৰ বান জানো হুলুকাব পাৰা, আৰু ৰাশিবোৰক জানো নিজ নিজ ঋতুত উলিয়াব পাৰা? বা তুমি সপ্ত শিখক জানো, তাৰ অনুস্বৰবোৰে সৈতে বাট দেখুৱাই নিব পাৰা। তুমি আকাশমণ্ডলৰ নিয়ৰবোৰ জানানে? পৃথিৱীৰ ওপৰত তুমি সেইবোৰৰ অধিকাৰ স্থাপন কৰিব পৰানে? ঢল পানীৰে তোমাক ঢাকিবৰ বাবে তুমি মেঘলৈকে তোমাৰ মাত নিয়াব পাৰানে? তুমি বিজুলীবোৰক যা বুলি পঠাব পাৰানে? সেইবোৰে জানো তোমাক ক'বনে? এয়া আমি। ঘন মেঘক কোনে জ্ঞান দিলে? পপীয়া তৰা কোনে বুদ্ধি দিলে? এনে দক্ষতা কাৰ আছে যিয়ে মেঘসমূহক গণনা কৰিব পাৰে? কোনে আকাশৰ পৰা বৰষুণ বৰষাব পাৰে? যেতিয়া ধূলিবোৰ গৈ গোট খায় আৰু চপৰাবোৰ টানকৈ লগ লাগে, সেই সময়ত কোনে আকাশৰ জলৰ মুঠবোৰ বাকি দিয়ে? তুমি হিংহিনীৰ নিমিত্তে মিগয়া কৰিবানে? বা তাই সৰু পোৱালীক সন্তুষ্ট হোৱাকৈ খাবলৈ দিবানে? যেতিয়া ডেকা সিংহবোৰে নিজ নিজ চুঙত চুপ লৈ থাকে আৰু আঁৰত খাপ দি থাকে, তেতিয়া তুমি সেইবোৰৰ হেঁপা পলুৱাব পাৰানে? যেতিয়া ধোঁৱা কাউৰীৰ পোৱালিবোৰে ঈশ্বৰৰ গুৰিত চিঞৰে আৰু আহাৰৰ অভাৱত ফুৰে, তেতিয়া সেইবোৰৰ বাবে কোনে আহাৰ যোগায়?